ভক্তিবচন অনুষ্ঠানৰ আজিৰ এই নতুন কাৰ্যসূচীলৈ আপোনাক আদৰিছো প্ৰিয় শ্ৰোতা। এয়া আমি আকৌ আপোনাৰ ওচৰলৈ লৈ আহিছো ঈশ্বৰৰ মধুময় বাক্যৰ শিক্ষামূলক অনুষ্ঠান ভক্তিবচন।
বাইবেল শিক্ষা শুনাৰ আগতে এতিয়া আহক এই ভক্তিমূলক গীতটিৰে ঈশ্বৰৰ প্ৰশংসা কৰোঁ।
নিশ্চয় নুবুজো তুমি কেনে মহিমা মই, এই সৃষ্টি চাই অবাক হৈ ৰ, নিশ্চয় নুবুজো তুমি কেনে মহিমা জালা নৈ পৰ্বত পিৰি খেৰে আকিলা সুন্দৰ ভাৱনা মনোৰম ৰচনা জানজুৰি যেনেকৈ বৈ গৈছে নদীলৈ প্ৰশংসা নিগৰে হে প্ৰভু তোমালৈ জানজুৰি যেনেকৈ বৈ গৈছে নদীলৈ প্ৰশংসা নিগৰে হে প্ৰভু তোমালৈ এই সৃষ্টি চাই অবাক হৈ ৰেনি চাওঁ নুবুজো তুমি কেনে মহিমা মই সৃষ্টি চাই অবাক হৈ ৰেনি চাওঁ নুবুজো তুমি কেনে মহিমা মই, এই সৃষ্টি চাই অবাক হৈ ৰেনি চাওঁ নুবুজো তুমি কেনে মহিমা মই।
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰোঁ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। আপুনি বাৰু আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছেনে? শুনি কেনে পাইছে বাৰু? এই অনুষ্ঠান সম্বন্ধে আপোনাৰ মতামত, দিহা পৰামৰ্শ আদি জনাই আমালৈ চিঠি লিখিবচোন। যদি আপুনি আমাৰ নিয়মীয়া শ্ৰোতা কিন্তু কেতিয়াও আমালৈ চিঠি পত্ৰ লিখা নাই, তেনেহ'লে আজিয়েই লিখিবচোন। যদি আমালৈ মাজে সময়ে চিঠি পত্ৰ লিখি আছে, তেনেহ'লে আপোনাক ধন্যবাদ জনাইছোঁ। আপোনালোকৰ পৰা পোৱা চিঠি পত্ৰই আচলতে আমাৰ উৎসাহ উদ্দীপনাৰ উৎস। প্ৰিয় শ্ৰোতা, আজিৰ মূল আলোচনাৰ আগতে আমি আমাৰ মৰমৰ শ্ৰোতাসকলৰ পৰা পোৱা কিছুমান বিশেষ চিঠি পত্ৰৰ বিষয়ে দুই এটা কথা ক'ব বিচাৰিছোঁ। হওক, কিছুমান শ্ৰোতাই আমাক কিছুমান প্ৰশ্ন কৰিছে, যেনে ধৰক ঈশ্বৰৰ অস্তিত্ব আছেনে নাই, আজি মানুহৰ মাজত ঈশ্বৰ আছেনে নাই। ঈশ্বৰ নিৰাকাৰ, তেওঁ কেতিয়াবা মানুহৰ মাজত প্ৰকাশ কৰিছেনে নাই, ইত্যাদি ইত্যাদি প্ৰশ্ন। এই প্ৰশ্নবোৰ সোধাৰ কাৰণে আমি ভাল পাইছোঁ। আচলতে আমাৰ এই ৰেডিঅ' অনুষ্ঠানত আমি এইবিলাক কথাই আলোচনা কৰি আছো। আমাৰ শ্ৰোতাসকলেও নিশ্চয় শুনি আছে, কিন্তু তথাপিতো আমাৰ বোধেৰে তেওঁলোকে কিছুমানে হয়তো কিছুমান কথা ভালদৰে বুজি পোৱা নাই, বা কিছুমানে হয়তো কিছুমান অনুষ্ঠান শুনা নাই, আৰু সেইকাৰণে বুজি নোপোৱাৰ কাৰণো আছে। তাৰ এটা কাৰণ হ'ল, বহুতে ৰেডিঅ'ত শুনে যদিও পিছ মুহূৰ্ততে পুনৰ ঈশ্বৰৰ বিষয়টো নিজৰ নিজৰ চিন্তাধাৰাৰ মাধ্যমেৰে বিবেচনা কৰে। সেইকাৰণে ঈশ্বৰ সম্বন্ধে বুজি পোৱাত হয়তো অসুবিধা হয় বা খেলিমেলিও হয়। দৰাচলতে আমাৰ নিজৰ চিন্তাধাৰাৰে বা আন কোনো মাধ্যমেৰে আমি যদি ঈশ্বৰক জানিবলৈ চেষ্টা কৰোঁ, তেন্তে আমাৰ খেলিমেলি লাগিবই। নহ'লেনো এক ঈশ্বৰৰ বিষয়ে বিভিন্নজনৰ বিভিন্ন মতামত হ'ব পাৰেনে? আচলতে হ'ব নালাগিছিল, কিন্তু তেনেকুৱাই হয়। গতিকে আমি সকলো বাদ দি যদি ঈশ্বৰক প্ৰভু যীশুখ্ৰীষ্টৰ মাধ্যমেৰে বুজিবলৈ, জানিবলৈ আৰু পাবলৈ বিচাৰোঁ, তেন্তে আমি প্ৰচাৰ কৰি থকা, আমি ঘোষণা কৰি থকা সত্য ঈশ্বৰক অতি সহজে আৰু নিশ্চয়কৈ বিচাৰি পাম। গতিকে সত্য ঈশ্বৰক যদি আপুনি আজিও জনা নাই, আৰু আপোনাৰ নিজৰ চিন্তাধাৰা, বিচাৰ বুদ্ধিৰে যদি সত্য ঈশ্বৰৰ আপুনি সন্ধান পোৱা নাই, বা আন কোনেও আপোনাক জনাই দিব পৰা নাই, তেন্তে যীশুখ্ৰীষ্টৰ যোগেদি এবাৰ সত্য ঈশ্বৰক পাবলৈ চেষ্টা কৰি চাওক। কিন্তু যীশুখ্ৰীষ্টক আপুনি কোনো ধৰ্মৰ পৰিসৰৰ ভিতৰত নানিব, বৰং তেওঁ যে ঈশ্বৰৰ লগত আছিল আৰু ঈশ্বৰৰ ওচৰৰ পৰা আহিছিল আৰু মানৱ জাতিক পাপৰ পৰা উদ্ধাৰ কৰিবলৈ নিজৰ বহুমূলীয়া তেজৰ দ্বাৰা পাপৰ মূল্য পৰিশোধ কৰি পুনৰ ঈশ্বৰৰ ওচৰলৈ ঘূৰি গৈছে আৰু তেওঁ এতিয়াও তাতেই আছে, সেই কথা আপুনি বিশ্বাস কৰিব, আৰু তেতিয়া তেওঁৰ পবিত্ৰ আত্মাই আপোনাৰ হৃদয়ত প্ৰৱেশ কৰি ঈশ্বৰ সম্বন্ধে সকলো কথা আপোনাক বুজাই দিব। তেতিয়া আপুনি হয়তো সকলো কথা বুজি পাব পাৰিব আৰু আপোনাৰ মনৰ সকলো চিন্তা দূৰ হ'ব। পবিত্ৰ আত্মা ঈশ্বৰে যদি আপোনাক নুবুজায়, তেন্তে আপুনি বা আমি কোনেও একো বুজি পাব নোৱাৰোঁ। এই পবিত্ৰ আত্মাৰ বিষয়ে আমি যোৱা কেইবাটাও অনুষ্ঠানত অলপ অলপ আলোচনা কৰি আহিছো। আজি আমি আৰু কিছু কথা আলোচনা কৰিম, আপুনি মনোযোগেৰে শুনিব। আপুনি যে এই কথাবোৰ শুনি আছে, বুজি আছে, বা আৰু কিবা যদি জানিবলগীয়া কথা আপোনাৰ মনত এতিয়াও আছে, অনুগ্ৰহ কৰি আমালৈ চিঠি পত্ৰ লিখি থাকিব। আহকচোন প্ৰিয় শ্ৰোতা, আমি আজিৰ বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ হওক। আমি প্ৰাৰ্থনা কৰোঁ। স্বৰ্গত থকা অসীম দয়ালু কৰুণাময় পিতৃ ঈশ্বৰ, তোমাৰ মহান নামৰ ধন্যবাদ কৰোঁ। তুমি সৰ্বশক্তিমান, সৰ্বব্যাপী, সৰ্বজ্ঞানী ঈশ্বৰ হৈও আমাৰ দৰে ক্ষুদ্ৰ মানৱক যে ইমান প্ৰেম কৰা, সেই কথা ভাবিলেই আচৰিত হওঁ। তুমি আমাক ইমানেই প্ৰেম কৰিলা যে আমাক পৰিত্ৰাণ দিবলৈ, আমাক নৰকৰ পৰা বচাবলৈ তুমি তোমাৰ একেজাত পুত্ৰ যীশুখ্ৰীষ্টকেই আমালৈ দান কৰিলা। তেওঁ ক্ৰুচত নিজৰ পবিত্ৰ তেজেৰে আমাৰ পাপৰ প্ৰায়চিত্ত কৰিলে। আজি তেওঁত বিশ্বাস কৰি আমি অনন্ত জীৱন লাভ কৰি তোমাক পিতৃ বুলি মাতিব পৰা হৈছো। তাৰ বাবে তোমাক অশেষ ধন্যবাদ পিতা। এতিয়া আমি তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰিবলৈ ওলাইছো। প্ৰাৰ্থনা কৰিছো পিতা, তোমাৰ বাক্য তুমিয়েই আমাক বুজাই দিয়া। এই অনুষ্ঠান শুনি থকা আমাৰ মৰমৰ শ্ৰোতাসকলক তুমি উপচি পৰাকৈ আশীৰ্বাদ কৰা। জাগতিক প্ৰয়োজনসমূহৰ লগতে তেওঁলোকৰ আধ্যাত্মিক দিশৰ প্ৰয়োজনসমূহো তুমি পূৰণ কৰা, কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা মৃত্যুঞ্জয়ী প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো। আমেন। এতিয়া আমি মূল বিষয়ৰ আলোচনালৈ আগবাঢ়ি যাওঁ হওক। যোৱা অনুষ্ঠানত আমি প্ৰথম কৰিন্থিয়া পত্ৰৰ 14 নম্বৰ অধ্যায়ৰ 2 নম্বৰ পদৰ পৰা 19 নম্বৰ পদলৈকে আলোচনা কৰিলোঁ, আৰু তাত আত্মিক বৰৰ অনুশীলনৰ বিষয়ে কিছু কথা আলোচনা কৰিলোঁ। আজি আমি সেই একে অধ্যায়ৰেই 20 নম্বৰ পদৰ পৰা শেষলৈকে, অৰ্থাৎ চল্লিশ নম্বৰ পদলৈকে আলোচনা কৰিম। হওক, আজিও সেই একে বিষয়ে আৰু লগতে মণ্ডলীৰ শৃংখলাৰ বিষয়ে আৰু কিছু কথা জানিবলৈ আমি ইয়াত সুবিধা পাম। অনুগ্ৰহ কৰি আপুনি মনোযোগেৰে শুনিব। এতিয়া আমি বিশ নম্বৰ পদটো পঢ়িছোঁ, শুনিবচোন। হে ভাইবিলাক, তোমালোক বিবেচনাত ল'ৰা নহবা, কিন্তু হিংসাত শিশু হৈ বিবেচনাত বয়সস্থ হোৱা। প্ৰিয় শ্ৰোতা, কৰিন্থৰ লোকবিলাক নিশ্চয় ইয়াৰ ওলোটা আছিল। সেইকাৰণে পৌলে তেওঁলোকক দুহাৰি বিনয় কৰিছে যেন তেওঁলোকে মাংসিক স্বভাৱবিলাক বাদ দিয়ে আৰু বিশ্বাস তথা বিবেচনাত বলৱান হয়, কিন্তু হিংসাত যেন শিশুৰ দৰে হয়। কেৱল কৰিন্থতেই নহয়, আনকি আজি আমাৰ মণ্ডলীতো এই সমস্যা আছে। এই সমস্যাৰ ফলত মণ্ডলীত নানা ধৰণৰ খেলিমেলিৰ সৃষ্টি হয়। সেই খেলিমেলিবিলাক দূৰ কৰাৰ উপায় যুক্তিতৰ্ক নহয়, কিন্তু এই পদটিত উল্লেখ কৰা আত্মিক স্বভাৱেই হ'ল তাৰ উপায়। একৈশ নম্বৰ পদ পঢ়ি দিছো। বিধানত লিখা আছে, প্ৰভুৱে কৈছে, পৰভাষা কোৱা লোকৰ দ্বাৰাই আৰু বিদেশীবিলাকৰ ওঠৰ দ্বাৰাই মই এই লোকৰ কথা ক'ম, কিন্তু তাকে কৰিলেও তেওঁবিলাকে মোৰ কথা নুশুনিব। প্ৰিয় শ্ৰোতা, এই পদটোতো চাওকচোন, পৰভাষা মানে সেইটোক বুজোৱা হৈছে যিটো ভাষা মানুহে বুজি পায়। ইয়াত পৌলে কৈছে যে তেওঁ বেলেগ বেলেগ দেশ আৰু জাতিবিলাকৰ মাজলৈ যাব আৰু তেওঁলোকৰ নিজৰ ভাষাত পৌলে কথা ক'ব। বাইশ নম্বৰ পদ, এইকাৰণে পৰভাষা কোৱা বিশ্বাস কৰাবিলাকৰ নিমিত্তে নহয়, বিশ্বাস নকৰাবিলাকৰ নিমিত্তে চিন হয়, কিন্তু ঐশ্বৰিক ভাবুকটি প্ৰচাৰ কৰা বিশ্বাস নকৰাবিলাকৰ নিমিত্তে নহয়, কিন্তু বিশ্বাস কৰাবিলাকৰ নিমিত্তে চিন হয়। প্ৰিয় শ্ৰোতা, ইয়াতো পাচনি পৌলে পৰভাষাক কেন্দ্ৰ কৰিয়েই কৈছে যে তেওঁ যেতিয়া ইছৰাইলৰ বাহিৰৰ দেশবিলাকলৈ গৈছিল, তেতিয়া তেওঁ সেই দেশবিলাকত প্ৰচলিত ভাষাত শুভবাৰ্তা প্ৰচাৰ কৰিছিল। সেই শুভবাৰ্তা শুনি তেওঁলোকে যীশুক বিশ্বাস কৰিছিল, কিন্তু তেওঁ যেতিয়া ইছৰাইললৈ ঘূৰি আহিছিল, তেতিয়া তেওঁ তাত কোনো বিদেশী ভাষাত কথা কোৱা নাছিল, কিন্তু যিটো ভাষা ইছৰাইলীয় লোকসকলে জানিছিল, বুজিছিল আৰু পাচনি পৌলে নিজেও জানিছিল, সেই ভাষাতহে তেওঁ কথা কৈছিল, পৰভাষাত নহয়। কাৰণ ইছৰাইলীয়সকলৰ আগত তেওঁ শুভবাৰ্তা নহয়, ঈশ্বৰৰ বাক্যৰহে শিক্ষা দিছিল। এই কথাখিনি আমি মনত ৰখা উচিত, বুজি পোৱা উচিত। কাৰণ বিশ্বাস নকৰাসকলৰ বাবে দাৰ্শনিক আৰু তত্ত্বকথাতকৈ নিভাজ শুভবাৰ্তাহে বেছি দৰকাৰ। প্ৰিয় শ্ৰোতাসকল, আত্মিক বৰৰ বিষয়ে আমি প্ৰায় শেষ ভাগত উপনীত হৈছোহি। এইখিনিতে মণ্ডলীৰ শৃংখলাবদ্ধতাৰ বাবে আত্মিক বৰ কেনেকৈ ব্যৱহাৰ কৰা হ'ব লাগে সেই বিষয়ে পাচনি পৌলে আমাক কিছু কথা ক'বলৈ বিচাৰিছে। সেই বিষয়ে আমি তেইছ নম্বৰ পদত পাঠ কৰি দিছো, শুনিবচোন। এতেকে গোটেই মণ্ডলীয়ে যদি গোট খায় আৰু আটাইবিলাকে যদি পৰভাষা কয়, তেন্তে সাধাৰণ বা বিশ্বাস নকৰা মানুহ সোমালে তেওঁবিলাকে তোমালোকক বলিয়া নুবুলিবনে? প্ৰিয় শ্ৰোতা, এই পদটিত পাচনি পৌলে একেবাৰে বাস্তৱ কথা এটা কৈছে। কাৰণ আমি জানো যে গীৰ্জাঘৰলৈ বিশ্বাস নকৰা অকৃষ্টীয় মানুহো যায়। তেওঁলোকে গৈ যদি আমাক বুকি থকা দেখা পায়, বেলেগ বেলেগ ধৰণৰ ভাষাৰে বুকি থকা দেখা পায়, অথচ কি বকিছো কোনেও একো বুজি নাপায়, তেন্তে অকৃষ্টীয় মানুহবিলাকে আমাক বলিয়া, পগলা বা মূৰৰ স্ক্ৰু ঢিলা বুলি নক'বনে? নিশ্চয় বলিয়া বুলিব। তেতিয়া আপোনাৰ কেনেকুৱা লাগিব? সেইকাৰণে আমি অবান্তৰ কথাবিলাক নবকি ঈশ্বৰৰ বাক্য অৰ্থপূৰ্ণভাৱে ক'বলৈ জানিব লাগে, চেষ্টা কৰিব লাগে আৰু অভ্যাস কৰিব লাগে। কাৰণ আজিকালিৰ মানুহ বৰ সজাগ, যুক্তিবাদী আৰু কথাবিলাক বিজ্ঞানসন্মতভাৱে বিবেচনা কৰি চাবলৈ ভাল পায়। সেইকাৰণে আমি গীৰ্জাঘৰত পৰভাষা কোৱাৰ ক্ষেত্ৰত অতি সাৱধান হ'ব লাগে। এইবাৰ চৌব্বিশ আৰু পঁচিছ নম্বৰ পদ দুটা পঢ়িছো, শুনিবচোন। কিন্তু সকলোৱে যদি ভাবুকটি প্ৰচাৰ কৰে, তেন্তে বিশ্বাস নকৰা বা সাধাৰণ মানুহ সোমালে সকলোৰে দ্বাৰাই তেওঁৰ দোষৰ প্ৰমাণ দিয়া যায়, সকলোৰে দ্বাৰাই তেওঁৰ সুদবিচাৰ কৰা যায় আৰু তেওঁৰ হৃদয়ৰ গুপ্ত কথাবোৰ প্ৰকাশিত হয়। তাতে তেওঁ উবৰি হৈ পৰি নিশ্চয় তোমালোকৰ মাজত ঈশ্বৰ আছে এইবুলি ঈশ্বৰৰ সেৱা কৰিব। প্ৰিয় শ্ৰোতা, ইয়াতো সেই একে কথাকে কোৱা হৈছে যে গীৰ্জাত যদি আমি পৰভাষা নবকি সকলোৱে বুজি পোৱা ভাষাৰে ঈশ্বৰৰ বাক্যৰ কথা কওঁ, তেন্তে ঈশ্বৰক বিশ্বাস নকৰাজনেও বিশ্বাস কৰিব আৰু তেওঁ পৰিত্ৰাণ পাব। ২৬ নম্বৰ পদ, তেন্তে হে ভাইবিলাক সাৰ কথা কি? তেতিয়া তোমালোকে যেতিয়া গোট খোৱা, কোনোজনৰ গীত, কোনোজনৰ উপদেশ, কোনোজনৰ প্ৰকাশিত বাক্য, কোনোজনৰ পৰভাষা, কোনোজনৰ তাৰ অৰ্থ প্ৰকাশ কৰা বৰ আছে। প্ৰিয় শ্ৰোতা, ইয়াত পাচনি পৌলে পুনৰ কৈছে যে কোনোৱে যদি পৰভাষাৰে কথা ক'বলৈ ইচ্ছা কৰে, তেন্তে তাৰ ভাঙনি কৰিব পৰা মানুহ তাত থাকিব লাগিব আৰু তেওঁৰ শিক্ষাই মানুহক আত্মাত বৃদ্ধি কৰিব লাগিব, নহ'লে তেওঁ কথা নোকোৱাই ভাল। এজন পণ্ডিতে এনেদৰে কৈছে যে তেখেতৰ কিছুমান বন্ধুৱে পৰভাষা কোৱা সভা সমিতি কিছুমানত যোগদান কৰিছিল। তাত কোনে কি কয় তাক আনজনে বুজি নাপায়, গোটেইখন খেলিমেলি হৈ পৰে আৰু তাৰ ফলত কাজিয়াৰ সৃষ্টি হয় আৰু তেতিয়া কিছুমানক বাহিৰত উলিয়াই দিয়ে। গতিকে সেই পণ্ডিতজনে কৈছে যে পৰভাষাক লৈ তেখেতৰ একো ক'বলগীয়া নাই, কিন্তু গীৰ্জা উপাসনাত শৃংখলা থাকিব লাগে আৰু প্ৰত্যেকেই আত্মাত বৃদ্ধি পাব লাগে। এইবাৰ ২৭ আৰু ২৮ নম্বৰ পদ পঢ়িছো, বিশ্বাসত বৃদ্ধি কৰিবলৈ সকলো কৰা হওক, কোনোৱে যদি পৰভাষা কয় তেন্তে দুজন বা তাতকৈ অধিক হলেও তিনিজনে পালৰ অনুক্ৰমে কওক আৰু এজনে অৰ্থ বুজাই দিয়ক, কিন্তু অৰ্থ বুজাওঁতে যদি কোনো নাই তেন্তে তেওঁ মণ্ডলীত নিজম দি থাকক, কেৱল নিজৰ আৰু ঈশ্বৰৰ নিমিত্তে কথা কওক। প্ৰিয় শ্ৰোতা, গীৰ্জা উপাসনাত মানুহে বিশ্বাসত বৃদ্ধি পোৱাই নহয় শৃংখলাও থাকিব লাগিব। সেইকাৰণে দুই তিনিজনে কথা ক'বলৈ ইচ্ছা কৰিলে পালক্ৰমে কওক আৰু যি কথা কোৱা হয় ঈশ্বৰৰ বাক্যৰ লগত সেই কথাৰ সংগতি থাকিব লাগিব। পৰভাষাত যদি কথা কোৱা হয় তেন্তে তাৰ ভাঙনি ক'ব পৰা মানুহ থাকিব লাগিব, নহলে পৰভাষাত কথা নকওক। আৰু এইদৰে যদি কৰা নহয় তেন্তে জানিব লাগিব যে ঈশ্বৰৰ আত্মাই তাত কাৰ্য কৰা নাই, এইটো নিশ্চিত কথা। গতিকে এই পদটিৰ দ্বাৰা আপোনাৰ স্থানীয় মণ্ডলীত গীৰ্জা প্ৰাৰ্থনা কেনেকৈ চলোৱা হৈছে সেই কথা এবাৰ পৰীক্ষা কৰি চাওক। ২৯ আৰু ৩০ নম্বৰ পদ পঢ়ি দিছো, আৰু ভাৱবাদী দুই বা তিনিজনে কথা কওক আৰু আনবিলাকে বিবেচনা কৰি চাওক, কিন্তু বহি থকাবিলাকৰ কোনোজনৰ আগত কিবা কথা প্ৰকাশিত হলে প্ৰথমজন নিজম দি থাকক। প্ৰিয় শ্ৰোতা, এই পদটোত কোৱা হৈছে যে পৌলৰ সময়তো মণ্ডলীত ভাৱবাদীসকল আছিল, তেওঁলোকে ভৱিষ্যৎবাণী কৈছিল। পাচনি কৰ্ম ২১ অধ্যায় ৯ নম্বৰ পদত আমি পাইছো যে ফিলিপৰ জীয়েকসকলে ভৱিষ্যৎবাণী কৰিছিল, কিন্তু সেই ভৱিষ্যৎবাণী কোৱা বৰ আজি আমাৰ মাজত আছেনে নাই আমি ডাঠি কোনেও ক'ব নোৱাৰো, আৰু তাৰ প্ৰয়োজনো আজি আছেনে নাই সেই বিষয়ে আমাৰ মাজত মতভেদো আছে, কাৰণ সকলো ইতিমধ্যে প্ৰকাশ কৰা হৈ গ'ল বুলি আমি ক'ব পাৰোঁ। গতিকে সেই বৰৰ প্ৰয়োজন নাই বুলি সমৰ্থনত আমি যুক্তি দিব পাৰোঁ। ৩১ নম্বৰ পদ, কিয়নো সকলোৱেই শিক্ষা আৰু সান্তনা পাবলৈ তোমালোক সকলোৱেই এজন এজনকৈ ঐশ্বৰিক ভাবুকি প্ৰচাৰ কৰিব পাৰা। ঈশ্বৰৰ বাক্য ক'ব পৰা মানুহ বহু আছে আৰু আচলতে আমি যি পাৰোঁ তাক ক'ব লাগে, কিন্তু হুৰামুৰাকৈ নহয়, এজন এজনকৈ পালক্ৰমে ক'ব লাগে। এইবাৰ ৩২ৰ পৰা ৩৪ পদলৈ পঢ়িছো, আৰু ভাৱবাদীসকলৰ আত্মা ভাৱবাদীসকলৰ বশীভূত হয়, কিয়নো ঈশ্বৰ শৃংখলাহীন নহয় কিন্তু শান্তি দিওঁতা, যেনেকৈ পবিত্ৰ লোকৰ সকলো মণ্ডলীত তেনেকৈ তোমালোকৰ মণ্ডলীবিলাকতো তিৰোতা মানুহে নিজম দি থাকক, কিয়নো কথা ক'বলৈ তেওঁলোকক দিয়া নাযায়, কিন্তু তেওঁবিলাক বশীভূত থাকক, বিধানেও সেইদৰেই কয়। প্ৰিয় শ্ৰোতা, ঈশ্বৰে মণ্ডলী আৰু গীৰ্জা প্ৰাৰ্থনাত খেলিমেলি হোৱাটো নিবিচাৰে, সকলো কাম শৃংখলাবদ্ধভাৱে হোৱাটো বিচাৰে, কিন্তু সেইবুলি তিৰোতা মানুহে গীৰ্জাত কথা ক'ব নালাগে বুলি তেওঁ কোৱা নাই, কিন্তু তেওঁ কৈছে যে তিৰোতা মানুহে গীৰ্জাত পৰভাষাত কথা ক'ব নালাগে। সঁচাকৈ তিৰোতাসকল যদি পৰভাষা কোৱাৰ পৰা বিৰত থাকে, তেন্তে পৰভাষাক লৈ হোৱা সকলো তৰ্ক বিতৰ্ক একে ৰাতিৰ ভিতৰতেই নাইকিয়া হ'ব। এই কথা হয়তো আপুনি বিশ্বাস নকৰিব পাৰে, কিন্তু এইটো সঁচা কথা। তদুপৰি তিৰোতাসকলে গীৰ্জাত কথা কোৱাৰ কথাটো লৈ ইয়াত আচলতে এইটো বুজোৱা হৈছে যে তেওঁলোকে ওপৰা ওপৰিকৈ কথা কৈ খেলিমেলিৰ সৃষ্টি কৰিব নালাগে, বা কোনোবাই শিক্ষা দি থকা অৱস্থাত মাজতে প্ৰশ্ন সুধি বিবুদ্ধিত পেলাব নালাগে। এইবাৰ 35-38 পাঠ কৰিছো। কিন্তু তেওঁবিলাকে যদি কিবা সুধি শিক্ষা পাব খোজে, তেন্তে ঘৰতে নিজ নিজ স্বামীক সোধক, কিয়নো মণ্ডলীত তিৰোতা মানুহে কথা কোৱা লাজৰ বিষয়। নতুবা ঈশ্বৰৰ বাক্য তোমালোকৰ মাজৰ পৰা ওলাইছিল নেকি, বা অকল তোমালোকৰ ওচৰলৈহে জানো গৈছিল? কোনোৱে যদি নিজকে নিজে ভাৱবাদী বা আত্মিক বুলি মানে, তেন্তে মই তোমালোকলৈ যিবোৰ কথা লিখিছো সেইবোৰ প্ৰভুৰ আদেশ বুলি তেওঁ জানক। কিন্তু কোনোৱে যদি নাজানে, তেন্তে তেওঁ নাজানক। প্ৰিয় শ্ৰোতা, ঈশ্বৰৰ বাক্য অৱশ্যে তিৰোতাসকললৈ আহিছিল। আনহাতে আজিকালি কোনোৱে যদি পৰভাষা ক'ব পাৰে বুলিয়েই নিজকে ভাৱবাদী আৰু আত্মিক বুলি কয়, তেন্তে তেওঁ নিজকে পৰীক্ষা কৰক আৰু পৌলে ইয়াত যি কৈছে সেইটো ঈশ্বৰৰ নিৰ্দেশ বুলি মানি লওক। পৌলে বিশেষকৈ তিৰোতাসকলক কৈছে যে কিবা জানিবলগীয়া কথা থাকিলে গীৰ্জাত শিক্ষা দি থকাজনক প্ৰশ্ন সুধি আমনি নকৰি তেওঁলোকে জানিবলগীয়া কথা ঘৰত তেওঁলোকৰ স্বামীক সুধি বুজি লওক। গীৰ্জাত যাতে অনৰ্থক খেলিমেলিৰ সৃষ্টি নহয়, সেইকাৰণে এই বিশেষ আজ্ঞা বা বিশেষ পৰামৰ্শ পৌলে দিছিল বুলি আমি ধৰিব পাৰোঁ। এইবাৰ 39-40 আমি পাঠ কৰি দিছো। এইকাৰণে, হে মোৰ ভাইবিলাক, ঐশ্বৰিক ভাবুকি প্ৰচাৰ কৰিবলৈ হাবিয়াস কৰা আৰু পৰভাষা ক'বলৈ নিষেধ নকৰিবা, কিন্তু সকলো কৰ্ম সুন্দৰকৈ আৰু শৃংখলা লগাই কৰা হওক। প্ৰিয় শ্ৰোতা, এই পদটিটো আমাক পুনৰ উত্তম উত্তম বৰলৈ হাবিয়াস কৰিবলৈ কোৱা হৈছে। সকলোবোৰতকৈ ঈশ্বৰৰ বাক্য ক'ব পৰাটোৱেই হ'ল আটাইতকৈ উত্তম বৰ। আমাৰ কাৰোবাৰ যদি সেইবৰ আছে, তেন্তে আমি ঈশ্বৰক ধন্যবাদ দিয়া উচিত। লগতে এই কথাও ইয়াত প্ৰকাশ কৰা হৈছে যে পৰভাষাত কথা কোৱাটো নিষেধ কৰা হোৱা নাই, কিন্তু সকলো কাম, মণ্ডলীৰ সকলো কাম পৰিপাটিকৈ আৰু শৃংখলাবদ্ধভাৱেহে কৰিব লাগে, সেইটো প্ৰথম কথা। তাকে নকৰি পৰভাষা, ভৱিষ্যৎবাণী এইবোৰকে লৈ খেলিমেলি লগাই আমি ঈশ্বৰৰ হৈ একো ভাল কাম কৰিব নোৱাৰোঁ। সেইকাৰণে পৰভাষা কোৱাত যদিও বাধা দিয়া হোৱা নাই, কিন্তু যদিহে তাৰ দ্বাৰা মণ্ডলীৰ শৃংখলাবদ্ধ অৱস্থাত কিবা বিঘিনি হয়, তেতিয়াহ'লে নোকোৱাই ভাল। প্ৰিয় শ্ৰোতা, গীৰ্জা প্ৰাৰ্থনা পৰিচালনাৰ ক্ষেত্ৰত আত্মিক বৰ কেনেকৈ ব্যৱহাৰ কৰা হ'ব লাগে সেই বিষয়েও আমি জানিলো, আৰু লগে লগে আত্মিক বৰৰ আলোচনাৰো আমি ইমানতেই সামৰণি মাৰিছো। আত্মিক বৰৰ বিষয়ে আমি যিখিনি কথা ইতিমধ্যে আলোচনা কৰিলো, তাৰ লগত যদি আপুনি একমত হ'ব পৰা নাই, তেন্তে আপুনি আমাক বেয়া নাপাব আৰু তাৰ কাৰণে আমাক সমালোচনাও নকৰিব। বৰং বাইবেলখন ভালদৰে অনুসন্ধান কৰি যদি কিবা পৰামৰ্শ থাকে বা আমাক জনাবলগীয়া কিবা নতুন কথা থাকে, তেন্তে নিসংকোচে আমালৈ পত্ৰযোগে জনাব পাৰে। প্ৰিয় শ্ৰোতা, আমাৰ আলোচনা আজি ইমানতেই সামৰিছো। পৰৱৰ্তী আলোচনাত আপোনাক পুনৰ লগ পোৱাৰ আশাৰে ইমানতেই বিদায় মাগিছো। ঈশ্বৰ আপোনাৰ সহায় হওক। আমেন।
প্ৰিয় শ্ৰোতা, ইমান পৰে আপুনি বাইবেল শাস্ত্ৰৰ পৰা ঈশ্বৰৰ বাক্য শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা:
ভক্তিবচন,
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100১।
ঠিকনাটো আৰু এবাৰ কৈছো: ভক্তিবচন,
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100১। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese.ttb@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে
9954046275।
এবার হেরুয়া সুযুক্তি ভাই ঘুরি যে রাহে দুরাই সময়ু করিতা কতদিন বাগরিতা এবার হেরুয়া সুযুক্তি ভাই ঘুরি যে রাহে দুরাই এই যে জীবন দুদিনিয়া আজি আছে কাইলৈ না এই যে জীবন দুদিনিয়া আজি আছে কাইলৈ না মাটি মানুহে পাই মাটি দেখা হেরুৱা সুযুক্তি নাহে যে তোনা অবাবতে নষ্ট কৰিবলৈ কোনো হবই যে পাই অবাবতে নষ্ট কৰিবলৈ মানুহে কোনো হবই যে পাই প্ৰভু যীশুৰ কথা ভাবিবলৈ ক্ষন্তে সময় নোলা সময়ো কৰি যায়
ফোন নম্বৰটো আকৌ এবাৰ কৈছো 9 9 5 4 0 4 6 2 7 5 এই ভক্তিবচন অনুষ্ঠানটি আপুনি আমাৰ ৱেবছাইট radio882.comতো শুনিব পাৰিব।
আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
যীশুৰ প্ৰেমৰ আগবাণলৈ সঁহাৰি দিয়াৰ সময়া যীশুৰ প্ৰেমৰ আগবাণলৈ সঁহাৰি দিয়াৰ সময়া এবাৰ দুৱাৰ বন্ধ হ'লে নেমেলিব যীশুৱে দুনা বিৰা আৰু জাগতিকতা জীৱনৰ ভুক্তি আত্মকুচাই লাগ বিৰা আৰু জাগতিকতাই জীৱনৰ ভুক্তি আত্মকুচাই প্ৰকৃতি শান্তি যীশুহে পায় তেওঁতে আত্মাই জিৰণি পায় সময়ো কলি যুক্তি ভাই ঘুরি চেনা হে দুরা।